এতিয়া বাতৰিৰ সৈতে মই মনজিৎ গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু তেওঁৰ পৰ্তুগাল ভ্ৰমণ সামৰি আজি নিচেই পুৱাতে শ্লোভাকিয়াৰ ৰাজধানী ব্ৰাটিস্লাভাত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ঐকফ সংশোধনী বিধেয়ক গৃহীত হোৱাটো সামাজিক ন্যায়ৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰিছে। ম্যানমাৰত শেহতীয়াকৈ অহা 7.7 প্ৰাবল্যৰ বিধ্বংসী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 3,645 বৃদ্ধি পাইছে। মিজোৰামত জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত কালিৰে পৰা ৰাষ্ট্ৰীয় জনজাতি যুৱ মহোৎসৱ অনুষ্ঠিত হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা চণ্ডীগড়ত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছে চেন্নাই ছুপাৰ কিংছক 18 পৰাস্ত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু তেওঁৰ পৰ্তুগাল ভ্ৰমণ সামৰি আজি নিচেই পুৱাতে শ্লোভাকিয়াৰ ৰাজধানী ব্ৰাটিস্লাভাত উপস্থিত হৈছে। শ্ৰীমতী মুৰ্মুৱে আজি আৰু কাইলৈ দেশখনৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনি আৰু প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কালি তেওঁৰ পৰ্তুগাল ভ্ৰমণৰ দ্বিতীয় তথা অন্তিম দিনা দেশখনৰ সদনৰ অধ্যক্ষ জোজে পেড্ৰো এগুইয়াৰ ব্ৰাংকোৰ সৈতে এখন প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। বিগত 27 এয়া আছিল ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথমটো পৰ্তুগাল ভ্ৰমণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পশ্চিমৰ সচিব তন্ময়লালে সাংবাদিকৰ আগত কয় যে ৰাষ্ট্ৰপতি মুৰ্মুৱে এই ভ্ৰমণকালত পৰ্তুগালৰ প্ৰধানমন্ত্ৰী লুই মণ্টেনেগ্ৰোৰ সৈতে ফলপ্ৰসূ আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই ভালেমান দ্বিপাক্ষিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত বিশদভাৱে আলোচনা কৰে। তেওঁলোকে বিভিন্ন খণ্ডত পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী মণ্টেনেগ্ৰোৰ সৈতে এই উচ্চ পৰ্যায়ৰ বৈঠকৰ উপৰি শ্ৰীমতী মুৰ্মুৱে বিভিন্ন ক্ষেত্ৰৰ দ্বিপাক্ষিক আলোচনাতো মিলিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ঐকফ সংশোধনী বিধেয়ক গৃহীত হোৱাটো সামাজিক ন্যায়ৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰিছে। শ্ৰীমোদীয়ে মুছলমান সম্প্ৰদায়কে ধৰি সকলো সম্প্ৰদায়ৰ হিত সাধনৰ বাবে এখন উল্লেখনীয় আইন প্ৰৱৰ্তনৰ বাবে সংসদক অভিনন্দন জনায়। এটা ব্যক্তিগত সংবাদ মাধ্যমে আয়োজন কৰা এটা অনুষ্ঠানত অংশ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এতিয়াৰে পৰা মুছলমান সম্প্ৰদায়ৰ দুখীয়া লোকসকলৰ উপৰি মুছলমান মহিলা, বিশেষকৈ স্বামীহাৰা আৰু বিবাহ বিচ্ছেদিত মহিলাসকলৰ আৰ্থ সামাজিক স্থিতিৰ উন্নয়নৰ জৰিয়তে মহিলা আৰু শিশুসকলৰ অধিকাৰ সুৰক্ষিত কৰা হ'ব। শ্ৰীমোদীয়ে কয় যে ঐকফ বিধেয়ক সন্দৰ্ভত সংসদত দুয়োখন সদনত হোৱা আলোচনা আছিল ভাৰতৰ সংসদীয় ইতিহাসৰ দ্বিতীয় দীৰ্ঘতম আলোচনা। তেওঁ উল্লেখ কৰে যে ইয়াৰ বাবে যুটীয়া সংসদীয় সমিতিয়ে 38 বৈঠক অনুষ্ঠিত কৰি মুঠ 128 ঘণ্টা এই সন্দৰ্ভত বিচাৰ বিবেচনা কৰিছিল। এই ক্ষেত্ৰত সমগ্ৰ দেশৰ পৰা প্ৰায় 1 কোটি অনলাইন পৰামৰ্শও লাভ কৰা হৈছিল বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে ইয়াৰ জৰিয়তে ভাৰতৰ গণতন্ত্ৰ কেৱল সংসদৰ ভিতৰতেই যে সীমাবদ্ধ নহয়, বৰঞ্চ জনসাধাৰণৰ অংশগ্ৰহণে ইয়াক অধিক শক্তিশালী কৰি তুলিছে, সেই কথাই প্ৰতিফলিত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কেইবছৰমানৰ ভিতৰতে ভাৰত বিশ্বৰ 5ম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হ'ব বুলি উল্লেখ কৰি কয় যে ভালেমান গোলকীয় প্ৰত্যাহ্বান থকা স্বত্তেও ভাৰতে উন্নয়নৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে আৰু কেৱল এটা দশকৰ ভিতৰতে ইয়াৰ অৰ্থনীতি দুগুণ বৃদ্ধি কৰিবলৈ সমৰ্থ হৈছে। তেওঁ লগতে কয় যে চলিত বৰ্ষৰ প্ৰথম 100 চৰকাৰে কেৱল সিদ্ধান্ত গ্ৰহণ কৰাই নহয় বৰং ভৱিষ্যতৰ বাবে এটা শক্তিশালী আন্তঃগাঁথনি নিৰ্মাণ কৰিছে। এই সময়ছোৱাতে ভাৰত ছেটেলাইট ডকিং আৰু আন ডকিং ব্যৱস্থা থকা বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত হৈছে। মুদ্ৰা যোজনা সন্দৰ্ভত শ্ৰীমোদীয়ে কয় যে এই আঁচনিয়ে কোনো বন্ধকী দাবী নকৰাকৈ জনসাধাৰণৰ বিশ্বাস জয় কৰিছে। এই আঁচনিয়ে 11 কোটি লোকক প্ৰথমবাৰৰ বাবে স্বনিয়োজনৰ ক্ষেত্ৰত ঋণ প্ৰদান কৰি তেওঁলোকক একোজন উদ্যোগীলৈ পৰিণত কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। ম্যানমাৰত শেহতীয়াকৈ অহা 7.7 প্ৰাবল্যৰ বিধ্বংসী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 3,645 বৃদ্ধি পাইছে। দেশখনৰ প্ৰশাসনিক পৰিষদে প্ৰকাশ কৰা অনুসৰি এই ভূমিকম্পত কমেও 5,017 লোক আঘাতপ্ৰাপ্ত হৈছে আৰু 148 এতিয়াও সন্ধানহীন হৈ আছে। যোৱা 28 জোকাৰি যোৱা 2টাকৈ বিধ্বংসী ভূমিকম্পৰ পৰৱৰ্তী সময়ছোৱাত বৰ্তমানলৈকে 2.8 পৰা 7.5 প্ৰাবল্যৰ মুঠ 98 জোকাৰণি অনুভূত হৈছে বুলি ম্যানমাৰৰ বতৰ বিজ্ঞান আৰু জলবিজ্ঞান বিভাগে জানিবলৈ দিছে। এই ভূমিকম্পত দেশখনৰ প্ৰায়বোৰ অঞ্চলত, বিশেষকৈ 3খন মূল চহৰ ছাগাইং, মাণ্ডেলে আৰু মাগোৱেৰ 80% অধিক অট্টালিকা ক্ষতিগ্ৰস্ত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানৱীয় পৰিক্ৰমা সহযোগিতা কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশখনৰ 5,00,000 অধিক লোক স্বাস্থ্যসেৱাৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে। ইপিনে ভাৰত, ইউৰোপীয় সংঘ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাষ্ট্ৰসংঘ আৰু কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাই ম্যানমাৰৰ ভূমিকম্পত ক্ষতিগ্ৰস্তসকলৰ বাবে সাহায্য প্ৰেৰণ কৰি আছে। ভাৰতে ইয়াৰ চুবুৰীয়া প্ৰথম আৰু এক্ট ইষ্ট নীতিৰ অধীনত প্ৰথম সঁহাৰি জনোৱা দেশ হিচাপে অপাৰেচন ব্ৰহ্ম অভিযান ৰূপায়ণ কৰিছে। এই অভিযানৰ দিনত ভাৰতে ম্যানমাৰলৈ কেইবাটনো চিকিৎসা সামগ্ৰীকে ধৰি অন্যান্য সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ওয়াকফ সংশোধনী আইনক লৈ দেশৰ বিভিন্ন অংশত অব্যাহত থকা প্ৰতিবাদৰ মাজতে পশ্চিমবংগত মুৰ্শিদাবাদৰ জিলা দণ্ডাধীশে মঙলবাৰৰ সন্ধিয়াৰ পৰা 48 ঘণ্টাৰ বাবে ৰঘুনাথগঞ্জ আৰু চুটি আৰক্ষী থানা এলেকাত 163 ধাৰা জাৰি কৰিছে। ইয়াৰ পূৰ্বে কালি মুৰ্শিদাবাদৰ জাংগীপুৰৰ উমৰপুৰত ওয়াকফ সংশোধনী আইন 2025ৰ বিৰুদ্ধে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰতিবাদস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হোৱাৰ পাছতেই একাংশ উত্তেজিত লোকে হিংসাত্মক ৰূপ ধাৰণ কৰি আৰক্ষীৰ বাহন ভাঙি অগ্নিসংযোগ কৰে। ঘটনাস্থলীত জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকী উপস্থিত হোৱাৰ পিছতহে পৰিস্থিতি খাম কাটে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই ঘটনা সন্দৰ্ভত জাংগীপুৰৰ বিধায়ক জাকিৰ হুছেইনৰ সৈতে আলোচনা কৰে। ৰাজ্যপাল ডঃ চি ভি আনন্দ বসুৱে এই হিংসাক গৰিহণা দি ৰাজ্য চৰকাৰক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। মিজোৰামৰ কেলচিহত অৱস্থিত ৰাজ্যিক জনজাতীয় সম্পদ কেন্দ্ৰত কালি সন্ধিয়া ৰাষ্ট্ৰীয় জনজাতি যুৱ মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। মিজোৰামৰ মুখ্য সচিব খিল্লী ৰাম মিনাই মহোৎসৱৰ শুভাৰম্ভণি কৰে। জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত সমাজ কল্যাণ, মহিলা আৰু শিশু উন্নয়ন সঞ্চালকালয়ৰ সহযোগত 4-দিনীয়া কাৰ্যসূচীৰে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। ভাষণত ৰাজ্যখনৰ মুখ্য সচিব খিল্লী ৰাম মিনাই মিজো সম্প্ৰদায়ৰ সজীৱ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰাৰ বাবে আয়োজকসকলক ধন্যবাদ জনায়। তেওঁ জোৰ দি কয় যে এই মহোৎসৱত জনজাতীয় যুৱক যুৱতীসকলক শিপাৰ সৈতে সম্পৃক্ত কৰা বিষয়বস্তুৰ জৰিয়তে সাংস্কৃতিক সজাগতা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে আৰু ই সমাজৰ বাবে মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। এই উৎসৱে মিজোৰামৰ সাংস্কৃতিক পৰিচয়ক উজ্বলোৱাৰ বাবে এখন মঞ্চ প্ৰদান কৰিছে আৰু থলুৱা শিল্পীসকলক পৰম্পৰাগত শিল্পসমূহ প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰিছে। মহোৎসৱত পৰম্পৰাগত নৃত্য আৰু সংগীত প্ৰদৰ্শন, খাদ্য বিপণী আৰু বিভিন্ন শিল্পকৰ্মৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা চণ্ডীগড়ত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছে চেন্নাই ছুপাৰ কিংছক 18 ৰাণত পৰাস্ত কৰে। পাঞ্জাব কিংছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 219 ৰাণ সংগ্ৰহ কৰে। দলটোৰ প্ৰিয়াংশ আৰিয়াই 42টা বলত 103 ৰাণ কৰাৰ লগতে শশাংক সিং 52 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। চেন্নাইৰ হৈ খলিল আহমেদ আৰু ৰবিচন্দ্ৰন অশ্বিনে 2টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 201 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ডেভন কনৱেয়ে সৰ্বাধিক 69 ৰাণ কৰে। পঞ্জাব কিংছৰ লৌকি ফাৰ্গুছনে 2টা উইকেট লাভ কৰে। ইপিনে ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত প্ৰতিযোগিতাৰ আন এখন খেলত কালি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে কলকাতা নাইট ৰাইডাৰ্ছক 4 ৰাণত পৰাস্ত কৰে। কলকাতাই 239 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 236 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে লক্ষ্ণৌৱে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত অভাৰত 3 উইকেটৰ বিনিময়ত 238 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ মিচেল মাৰ্ছ আৰু নিকোলাছ পুৰাণে 0.5 ৰাণ কৰে। প্ৰতিযোগিতাত আজি গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলিব। খেলখন আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এছিয়া বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতৰ ধ্ৰুৱ কাপিলা আৰু তানিশা ক্ৰাষ্টোৱে চাইনাৰ নিংবোত অনুষ্ঠিত প্ৰথমখন খেলত জয়লাভ কৰি প্ৰথম দিনাই মিক্সড ডাবল শাখাত প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰথম ৰাউণ্ডৰ খেলখনত ভাৰতীয় যুটিটোৱে বিশ্বৰ 14 নম্বৰ স্থানত থকা যুটিটোক 15-21, 21-12, 21-11 পইণ্টত পৰাস্ত কৰে। অসিত সূৰ্য আৰু অমৃতা প্ৰমুথেছৰ যুটিটোৱেও শ্ৰীলংকাৰ থুলিথ পল্লিয়াগুৰু আৰু পাঞ্চালী অধিকাৰীক 21-9, 21-11 পইণ্টত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। আৰ্জেণ্টিনাৰ বুয়েন্স আয়াৰ্ছত অনুষ্ঠিত ISSF বিশ্বকাপৰ পুৰুষৰ 25 মিটাৰ ৰেপিড ফায়াৰ পিষ্টল শাখাত বিজয়বীৰ সিদ্ধুৱে সোণৰ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে। মহিলা শাখাত সুৰুচি সিঙে 10 মিটাৰ এয়াৰ পিষ্টল শাখাত প্ৰথমবাৰৰ বাবে সোণৰ পদক লাভ কৰে। 2টা স্বৰ্ণপদকৰ সৈতে প্ৰতিযোগিতাত ভাৰতে এতিয়ালৈকে 4টা সোণ, 1টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদক লাভ কৰি পদক তালিকাৰ প্ৰথম স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু তেওঁৰ পৰ্তুগাল ভ্ৰমণ সামৰি আজি নিচেই পুৱাতেই শ্লোভাকিয়াৰ ৰাজধানী ব্ৰাটিস্লাভাত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাটো সামাজিক ন্যায়ৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰিছে। ম্যানমাৰত শেহতীয়াকৈ অহা 7.7 প্ৰাবল্যৰ বিধ্বংসী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 3,645লৈ বৃদ্ধি পাইছে। মিজোৰামত জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত কালিৰে পৰা ৰাষ্ট্ৰীয় জনজাতি যুৱ মহোৎসৱ অনুষ্ঠিত হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা চণ্ডীগড়ত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছে চেন্নাই ছুপাৰ কিংছক 18 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে আৰু পৰৱৰ্তী বাতৰি বুলেটিন 7:55 শুনিবলৈ পাব।